ومن يشاقق الرسول من بعد ما تبين له الهدى ويتبع غير سبيل المؤمنين نوله ما تولى ونصله جهنم وساءت مصيرا.
আৰু যাৰ ওচৰত সৎ পথ প্ৰকাশ হোৱাৰ পিছতো ৰাসূলৰ বিৰুদ্ধাচৰণ কৰে আৰু মুমিনসকলৰ পথৰ বাহিৰে অন্য কোনো পথ অনুসৰণ কৰে, তেন্তে আমি তাক সেইফালে উভতাই দিম যিফালে সি উভতি যায় আৰু তাক জাহান্নামত প্ৰৱেশ কৰাম, আৰু সেয়া কিমান যে বেয়া আৱাসস্থল।